এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। শিৱসাগৰ জিলাৰ ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। এই অনুষ্ঠানত 34,711গৰাকী মহিলাক চেক বিতৰণ কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকল স্বাৱলম্বী হৈ পৰিয়ালক সকাহ দিছে বুলি মন্তব্য কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰত 2,24,00,000 টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত নাট্যমন্দিৰ উদ্বোধন কৰে। এই নাট্যমন্দিৰে অঞ্চলটোৰ সাংস্কৃতিক পৰিমণ্ডল সমৃদ্ধ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। ডঃ শৰ্মাই আজি বিয়লি চৰাইদেউ জিলাৰ সোণাৰী খেলপথাৰত আত্মসহায়ক গোটৰ সদস্যসকলক মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। এই অনুষ্ঠানত সোণাৰী সমষ্টিৰ 28,296গৰাকী মহিলাক চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে সমষ্টিটোৰ সামগ্ৰিক বিকাশৰ বাবে 99 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰদান প্ৰক্ৰিয়াৰ ওপৰত মন্তব্য কৰে।
আজি আমাৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল। সোণাৰী সমষ্টিত কেইবাগৰাকীও আমাৰ নেতাই টিকট খুজিছে বা বহুতে আগ্ৰহো কৰিছে, টিকটটো এটাই, গতিকে ভাবি চিন্তি দিব লাগিব। আজি কনফাৰ্ম নহ'ব, কিহৰ কাৰণে এটা প্ৰক্ৰিয়া আছে য'ত এজনে কেণ্ডিডেট তাতটো ক'ব পাৰি। 50টা সমষ্টি আছে য'ত আমাৰ মোটামুটি এজন কেণ্ডিডেট, কিন্তু য'ত কেণ্ডিডেট বেছি আছে তাত আমাৰ নিয়মটো হ'ল সোণাৰীত এটা মতামত ল'ব এজন অবজাৰ্ভাৰ আহিব, তাৰপিছত জিলাত যাব, জিলাৰ পৰা ৰাজ্যিক নিৰ্বাচনীত যাব, তাৰ পৰা পাৰ্লিয়ামেণ্টাৰী বৰ্ডলৈকে যাব। ই এটা অলপ দীঘলীয়া প্ৰক্ৰিয়া, কিন্তু য'ত এজনে আছে তাত ইমান অসুবিধা নাই।
বিজেপি নেতা য়মনাম খেমচান সিঙে আজি লোকসভনত মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। বিজেপিৰ নেমচা কিপগেন আৰু NPFৰ লোচি দিখৌয়ে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনত বলবৎ হৈ থকা ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰে। শোণিতপুৰ জিলাৰ মিছামাৰীত আজিৰে পৰা ভাৰত আৰু কিৰ্গিস্তানৰ মাজৰ যুটীয়া সামৰিক অনুশীলন খঞ্জৰৰ ত্ৰয়োদশ সংস্কৰণ অনুষ্ঠিত হৈছে। এই 14-দিনীয়া অনুশীলনৰ জৰিয়তে দুয়োখন ৰাষ্ট্ৰৰ বিশেষ বাহিনীসমূহৰ মাজত পাৰস্পৰিক সমন্বয় বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। অনুশীলনৰ সময়ছোৱাত ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা অনুসৰি নগৰাঞ্চল কেন্দ্ৰিক ৰণকৌশল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযানত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। এই অনুশীলনে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু সামৰিক সহযোগিতা অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। সামৰিক সূত্ৰই প্ৰকাশ কৰা মতে অনুশীলনৰ সময়ছোৱাত ভাৰতৰ আগশাৰীৰ পেৰাচুট ৰেজিমেণ্ট আৰু কিৰ্গিস্তানৰ স্কৰ্পিয়ন ব্ৰিগেডে দূৰৰ পৰা শত্ৰুপক্ষক আক্ৰমণ কৰা, অসামৰিক এলেকাত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীক নিধন কৰা, পাহাৰীয়া এলেকাত অভিযান চলোৱাৰ কৌশল আৰু বিশেষ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ দৰে উন্নত কৌশলৰ অনুশীলন কৰিব। ভাৰত আৰু কিৰ্গিস্তানে 2011 চনৰ পৰা প্ৰতিবছৰে যুটীয়া সামৰিক অনুশীলনৰ আয়োজন কৰি আহিছে। অসম ৰাজ্যিক মহিলা আয়োগে মহিলাসকলৰ সবলীকৰণৰ বাবে আৰম্ভ কৰা বিশ্বাস যাত্ৰা শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে আজি নলবাৰীত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া কিশোৰ ৰাহতকাৰে অংশ লয়। গৰ্ডন খেলপথাৰত আয়োজিত এই অনুষ্ঠানত অধ্যক্ষাগৰাকীয়ে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাৰ উপস্থিতিত এটা মটৰচাইকেল সমদল মুকলি কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। জিম্বাবৱেৰ হাৰাৰীত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ভাৰতে আফগানিস্তানক 7 উইকেটত পৰাস্ত কৰে। আফগানিস্তানে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 4টা উইকেট হেৰুৱাই 310 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে 41 অভাৰ এটা বলতে 3টা উইকেটৰ বিনিময় 311 ৰাণ কৰি বিজয় লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ আৰুণ জাৰ্জে 104টা বলত 115 ৰাণ কৰে। শুকুৰবাৰে ফাইনেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ধেমাজি জিলাৰ চিলাপথাৰ আৰু ঢকুৱাখানাত অনুষ্ঠিত 79 সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেল খেল দুখন কাইলৈ অনুষ্ঠিত হ'ব। চিলাপথাৰত দিনৰ 11 বজাত আৰম্ভ হ'বলগীয়া প্ৰথমখন খেলত যোৱাবাৰৰ বিজিত কেৰেলা পাঞ্জাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনখন খেল দিনৰ 1:30 বজাৰ পৰা ৰেলৱে আৰু ছাৰ্ভিচেছৰ মাজত ঢকুৱাখানাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত পাঞ্জাব দলটো 8 বাৰকৈ চূড়ান্ত বিজয়ী আৰু বিজিত দল হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে কেৰেলা দলে 7 বাৰ বিজয়ী আৰু 9 বাৰ বিজিতৰ সন্মান লাভ কৰিছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 বজাত।